এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰি কৈছো অংকুৰজ্যোতি শৰ্মাই। ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ অধ্যক্ষতাত এখন ন্যায়িক আয়োগ গঠন কৰিছে। এখন অধিসূচনাযোগে কালি নিশা ৰাজ্য চৰকাৰে এই বিষয়ে সদৰি কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত কোনো ধৰণৰ আপোচ কৰা নহ'ব বুলি অৱগত কৰি তদন্ত আয়োগ গঠনৰ সিদ্ধান্ত সামাজিক মাধ্যমযোগে জানিবলৈ দিছিল। তেওঁ এই সন্দৰ্ভত জনতাৰ শিল্পীগৰাকীৰ মৃত্যুৰ ৰহস্য ভেদ কৰিবৰ বাবে উচ্চ ন্যায়ালয়ত কৰ্মৰত এগৰাকী ন্যায়াধীশৰ জৰিয়তে তদন্ত কৰিবলৈ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰা হৈছিল বুলি অৱগত কৰিছিল। এই পত্ৰৰ প্ৰতি সঁহাৰি জনাই মুখ্য ন্যায়াধীশে সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত আয়োগ গঠনৰ অনুমতি প্ৰদান কৰে। আনহাতে জি এম চি এইচত কৰা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আজি আদালতত দাখিল কৰাৰ লগতে গৰিমা গাৰ্গৰ হাতত অৰ্পণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে সদৰি কৰে। তেওঁ কয় যে ইতিমধ্যে ছিংগাপুৰৰ পৰা প্ৰেৰণ কৰা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গক প্ৰদান কৰা হৈছে। ইপিনে ইতিমধ্যে এই ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্তৰ লগতে মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বিশেষ তদন্তকাৰী গোটে সোধাপোছা অব্যাহত ৰাখিছে। ইয়াৰ লগতে ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে একেলগে সাগৰলৈ যোৱা আছাম এছ'চিয়েচনৰ 11 সদস্যক অহা 6 অক্টোবৰৰ ভিতৰত হাজিৰ হ'বলৈ বিশেষ তদন্তকাৰী গোটে জাননী জাৰি কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰে অসমবাসীৰ স্বাৰ্থত সাহসেৰে কাম কৰি অহা বুলি কালি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে উচ্ছেদৰ পৰা আৰম্ভ কৰি জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰদানলৈকে আইনগত পদক্ষেপ গ্ৰহণ কৰাত কোনো কাৰ্পণ্য কৰা নাই।
আজি এইখন চৰকাৰে সাহসিকতাৰে কাম কৰি আহিছে। উচ্ছেদেই হওক, অসমৰ পৰা বিদেশী নাগৰিক বহিষ্কাৰে হওক বা জুবিনক ন্যায় প্ৰদান কৰাই হওক, এইখন চৰকাৰে কাৰো ওচৰত হীনত নকৰে, মাত্ৰ অসমবাসীৰ ওচৰত হীনত কৰিব। আমি সকলো জুবিনৰ অনুৰাগী, ন্যায় বিচৰাৰ অধিকাৰ সকলোৰে আছে। মই মুখ্যমন্ত্ৰী এগৰাকীয়ে কেনেকৈ মানুহক বাধা দি ৰাখিম যে আপোনালোক উচ্চতম ন্যায়ালয়ত নাযাব।
বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে কাইলৈ কোকৰাঝাৰৰ বি টি চি সচিবালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত বি টি আৰৰ নতুন মুখ্য কাৰ্যবাহী সদস্যৰূপে শপত গ্ৰহণ কৰিব। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই শপতগ্ৰহণ অনুষ্ঠানত অংশ লোৱাৰ কথা। মুখ্য সচিব ডঃ ৰবি কোটাই বি টি চিৰ কাৰ্যবাহী পৰিষদৰ নৱনিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰোৱাব। দিনৰ 11 পৰা এই শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে বি টি চিৰ সৰ্বাংগীন বিকাশৰ স্বাৰ্থত এন ডি এৰ অংশীদাৰী দল হ'ব বুলি শ্ৰীমহিলাৰীয়ে প্ৰকাশ কৰিছে। কিন্তু ইয়াৰ বাবে ইউ পি পি এলৰ সৈতে এন ডি এৰ সম্পৰ্ক ৰহিত হোৱাৰ চৰ্ত আৰোপ কৰিছে। শ্ৰীমহিলাৰীৰ শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰথম পৰ্যায়ত 10 পাৰিষদে বি টি চিৰ কাৰ্যবাহী সদস্য হিচাপে শপতগ্ৰহণ কৰিব। তেওঁ পৰিষদ গঠনৰ পাছত ভূমিহীন বৈধ নাগৰিকক ভূমিপত্তা প্ৰদানত গুৰুত্ব আৰোপ কৰিব বুলিও উল্লেখ কৰে। সামাজিক মাধ্যমে অনা পৰিৱৰ্তন আৰু সমাজ সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 এটা বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। সমাজকৰ্মী অৰ্চনা বৰঠাকুৰ আৰু অধিবক্তা নন্দিতা তালুকদাৰ এই অনুষ্ঠানত অংশ ল'ব। অনুষ্ঠানটোৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। যোৱা 28 পৰা ব্ৰহ্মপুত্ৰৰ বুকুত নিৰ্দিষ্ট হৈ থকা ডিব্ৰুগড়ৰ মাইজান বৰশইকীয়া গাঁৱৰ নবীন চৌধুৰী নামৰ যুৱকজনৰ মৃতদেহ আজি উদ্ধাৰ কৰা হয়। কাহাই সুৰক্ষা বান্ধৰ সমীপত উপঙি থকা অৱস্থাত 22 যুৱকজনৰ মৃতদেহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে। উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে ব্ৰহ্মপুত্ৰ নদীৰ কাষৰীয়া খেলপথাৰত ফুটবল খেলি থকা অৱস্থাত পানীত পৰা ফুটবল আনিবলৈকৈ তেওঁ কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল। লখিমপুৰৰ ৰঙানদী সমষ্টিৰ ৰাইজে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ নামত জুবিন ফৰেষ্ট গঢ়ি তোলাৰ উদ্দেশ্যে ৰঙানদী সমষ্টিৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত কালি নাহৰ গছৰ পুলি ৰোপণ কৰে। 52,000 নাহৰ গছৰ পুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰিত এই সপোনক বাস্তৱ কৰিবলৈ ৰঙানদী বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী কিমিন বিজু চাহ বাগিচাত কালি 1,100 নাহৰ গছ পুলি ৰোপণ কৰা হয়। গছপুলি ৰোপণ অনুষ্ঠানত লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকা উপস্থিত থাকে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আজি গোৱালপাৰা চহৰৰ সংগম নাট্যগোষ্ঠীৰ প্ৰাংগণত জুবিন গাৰ্গ স্মৃতি সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হৈছে। পুৱা প্ৰভাত ফেৰীৰে এই কাৰ্যসূচী আৰম্ভ হয়। এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব। নমস্কাৰ।